এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ বাবে ৰাজ্যৰ 15 লোকক গ্ৰেপ্তাৰ, ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 2 নৱনিৰ্মিত উড়ন সেতু মুকলি, আজি দিনৰ 11:00 আকাশবাণীযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত, ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ মান বৰ্তাই ৰখাত ৰাজ্যৰ 3 বিশিষ্ট উদ্যমীৰ গুৰুত্ব আৰোপ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত। বাতৰি সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে। পহলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত এই পৰ্যন্ত 15 লোকক গ্ৰেপ্তাৰ কৰা হৈছে। কালি নগাঁও জিলাৰ চামগুৰিত মাছুম আজাহাৰ নামৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰা হয়। সামাজিক মাধ্যমত পাকিস্তানক সমৰ্থন কৰাৰ অভিযোগত হোজাই আৰক্ষীয়ে মকছিদুল আলমক গ্ৰেপ্তাৰ কৰে। একেদৰে অনুৰূপ অভিযোগত গুৱাহাটীৰ পৰা ডিম্পল বৰুৱা, শ্ৰীভূমি জিলাৰ কালীগঞ্জৰ পৰা মুস্তাক আহমেদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশ বিৰোধী মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ'ব, সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত 2 উড়ন সেতু মুকলি কৰিব। পুৰণি 37 ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে কনভয় ৰোডৰ সংযোগস্থলত নৱনিৰ্মিত ডঃ লীলা গগৈ উড়ন সেতু আৰু মানকাটা পথৰ থানা চাৰিআলিত বাগ্মীবৰ নীলমণি ফুকন উড়ন সেতু ৰাইজৰ বাবে মুকলি কৰা হ'ব। 56 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ডঃ লীলা গগৈ উড়ন সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় 615 মিটাৰ। 60 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাগ্মীবৰ নীলমণি ফুকন উড়ন সেতুৰ মুঠ দৈৰ্ঘ্য প্ৰায় 450 মিটাৰ। উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকিব। পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ তিনিচুকীয়াৰ বাৰেকুৰী আৰু লাংকাছেত নিৰ্বাচনী প্ৰচাৰ চলায়। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই চৰাইদেউ জিলাৰ মাহমৰা আৰু সোণাৰী বিধানসভাৰ অন্তৰ্গত কেইবাটাও এলেকাত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কাইলৈ বিশ্বনাথত নিৰ্বাচনী প্ৰচাৰত অংশ লোৱাৰ কথা। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ ৰণোজ পেগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে কালি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 4 পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ জীয়াঢল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথাৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মন্ত্ৰী অতুল বৰাই গোলাঘাট জিলাৰ কেইবাটাও প্ৰান্তত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। একেদৰে কংগ্ৰেছকে ধৰি অন্যান্য বিৰোধী দলসমূহেও পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কালি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। বিধায়ক অখিল গগৈয়ে লখিমপুৰ জিলাৰ কেইবাটাও অঞ্চলত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নগাঁও জিলাৰ 9 বিদ্যালয়ত 11 শ্ৰেণীৰ নামভৰ্তিৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে। চলিত বৰ্ষৰ 11 শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাৰ প্ৰশ্ন কাকতৰ অকৰ্তৃত্বশীলভাৱে ব্যৱহাৰ তথা আগতীয়াকৈ ৰাজহুৱা কৰাৰ লগতে চিল ভঙাৰ অভিযোগত পৰিষদে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই বিদ্যালয়সমূহত 2025-26 শিক্ষাবৰ্ষৰ বাবে নামভৰ্তিৰ সকলো প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে পৰিষদে নিৰ্দেশ দিছে। বগৰীগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, আলফা বিটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল, শংকৰদেৱ বিদ্যা নিকেতন, কঠিয়াতলী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, প্ৰিমিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, ষ্টাৰলাইট ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, চুফী চুলতান আহমেদ একাডেমী আৰু ৰহাৰ শংকৰদেৱ বিদ্যা নিকেতনৰ বিৰুদ্ধে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে। ইপিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাত দুৰ্বল প্ৰদৰ্শন কৰা জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষক 5 মেৰ ভিতৰত কৈফিয়ত দিবলৈ নিৰ্দেশ দিয়া হৈছে।
আকৌ ঢেৰেকনি মাৰিছে, বৰদৈচিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰদৈচিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল। এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালিঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে। আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 121 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী দূৰদৰ্শনৰ সকলো নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। আকাশবাণী, DD নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলতো এই অনুষ্ঠান পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে উৎপাদিত সামগ্ৰীৰ গুণগত মান বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰিব লাগিব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে দৃষ্টিপাত অনুষ্ঠানত অংশগ্ৰহণ কৰি কালি ৰাজ্যৰ 3গৰাকী বিশিষ্ট উদ্যমীয়ে এইদৰে মন্তব্য কৰে। অনুষ্ঠানত J14 ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ স্বত্বাধিকাৰী দেৱকুমাৰ বৰ্মনে কয় যে কোনো মেনেজাৰ নিয়োগ কৰি বা আন কৰ্মচাৰীৰ জৰিয়তে এটা ব্ৰেণ্ড প্ৰতিষ্ঠা কৰিব পৰা নাযায়, সেই কাম উদ্যমীয়ে নিজেই কৰিব লাগিব।
যেতিয়া মানুহক ক্ষুধা থাকে আৰু কিবা এটা কৰাৰ কাৰণে চেষ্টা কৰে, খুব একান্তীয়া প্ৰচেষ্টাত যেতিয়া কৰোঁতে মানুহে ভাল পায়, গতিকে এই গোটেই বস্তুটোৰ মাজত দাদা আমাৰ লগত এটা বিৰাট ডাঙৰ বিশ্বাস এটা জড়িত হৈ থাকে। বিশ্বাস ইন চেন্স অফ মই অনা চিকেন ৰোলটো, মই অনা তন্দুৰী চিকেনটো কিমান গুণে সতেজ আৰু পুষ্টিকৰ যি মোৰ ল'ৰা ছোৱালীয়ে খাব পাৰে। যিকোনো ব্ৰেণ্ড যদি আপুনি বনায়, শ্ৰম দানটো মেইন বস্তু। আপুনি ভাড়া কৰি আনি মেনেজাৰ ৰাখি পেলাই আপুনি ব্ৰেণ্ড বনাব নোৱাৰে। তাৰ মানে যি কৰে, ইউ হেভ টু বি এভৰিথিং বাই ইয়াৰ অন।
নিজৰ সফলতাৰ বিষয়ে উল্লেখ কৰি থলুৱাভাৱে উৎপাদিত কণীৰ ব্ৰেণ্ড বাহুবলীৰ স্বত্বাধিকাৰী আকাশ গগৈয়ে কয় যে সামগ্ৰীৰ গুণগত মান উন্নত হ'লে থলুৱা ব্ৰেণ্ডৰ সামগ্ৰীয়ে বাহিৰা ব্ৰেণ্ডৰ সামগ্ৰীৰ সৈতে ফেৰ মাৰিব পাৰে।
মানুহে আমাৰ বাহুবলী ব্ৰেণ্ডটো আঁকোৱালি ল'লে বা আমি যে ইমান মানুহখিনিয়ে ভাল পাইছে গোটেই অসমৰ ৰাইজে, এটাই কথা কি আমি ডেইলি একেটা কোৱালিটিয়ে দি আছো, কোনোদিন কম্প্ৰমাইজ কৰা নাই।
আপোনাৰ
কনচিষ্টেন্সি আমাক কয় মাৰ্কেটৰ পৰা, বহুতখিনি নতুন ব্ৰেণ্ড আহিছে, নতুন তেনেকে আনিছে, কিন্তু যদিও মানুহে আজি এদিন লৈ যায়, এবাৰ দুবাৰ লৈ যায়, কিন্তু আকৌ বেগটো আকৌ আমাৰ বাহুবলী খাওঁ বুলি বাহুবলীয়ে ঘূৰি আহে।
শ্ৰী গগৈয়ে লগতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণে নিৰ্ধাৰণ কৰা মান বজাই ৰাখি দৈনিক গড়ে 1,00,000 কণী উৎপাদন কৰাৰ লগতে কমেও 100 লোকক কৰ্মসংস্থাপন দিবলৈ সমৰ্থ হৈছে বুলি জানিবলৈ দিয়ে। সুস্বাদ মিঠাতেল ব্ৰেণ্ডৰ স্বত্বাধিকাৰী সমৰজ্যোতি বেজবৰুৱাই কয় যে অসমৰ ৰাইজৰ ৰান্ধনিঘৰত অধিক ব্যৱহৃত সামগ্ৰী মিঠাতেলৰ ক্ষেত্ৰতেই ভেজালৰ পৰিমাণ সৰ্বাধিক। উদ্যমীগৰাকীয়ে কয় যে তেওঁলোকৰ ব্ৰেণ্ডে ইয়াৰ বিকল্প হিচাপে বিশুদ্ধ মিঠাতেল উৎপাদনৰ ক্ষুদ্ৰ প্ৰয়াস আৰম্ভ কৰিছে।
বিশেষকৈ মই ভাবোঁ যে খাদ্য বস্তুৰ ভিতৰত তেলত যিমানটো ভেজালীকৰণ আছে তাতকৈ বেছি চাগে কোনো বস্তুতেই নাই। গতিকে আমি সুস্থ এটা সুন্দৰ জীৱন যাপন কৰিবলৈ হ'লে ভাল তেল লাগিব, গতিকে মিঠাতেল লাগিব। মিঠাতেলৰ এটা ভৱিষ্যত আছে, মিঠাতেলৰ সেইকাৰণে আমি এই বিষয়টোত সোমাইছোঁ। অসমত আপোনাৰ যিকেইটা ব্ৰেণ্ড চলি আছে, ডাঙৰ ব্ৰেণ্ড মই কৈছোঁ, সেই গোটেইকেইটাই টেংকাৰ তেল বাহিৰৰ পৰা আনে।
আমাৰ অসমৰ থলুৱা তেল বুলি কয় কিন্তু
কয় তেওঁলোকে যেতিয়া তেওঁলোকৰ বজাৰখন ডাঙৰ হ'ল, তেওঁলোকে ইয়াৰ তেলেদি তেওঁলোকে কাৰণে সম্ভৱপৰ হোৱাগৈ নাই। আমাৰ যিখিনি থলুৱা ব্যৱসায়ী আছে, আমাৰ এটা ছাৰ্ভিছ এটিচিউড থাকিব। মই কৈছোঁ যে মই এটা ভাল বস্তু খুৱাবলৈ, কাৰণ মই ইয়াৰ স্থানীয় ব্যক্তি, মোৰ ব্যৱসায়টো একমাত্ৰ উদ্দেশ্য নহয়। আমি পিয়'ৰ বস্তু এটা আপোনাক দিছোঁ, ইয়াত এডিচনেলি আমি তাক এনহেন্স কৰিবলৈ একো চেষ্টা কৰা নাই।
অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আছিল আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ। ৰাজ্য চৰকাৰে বানৰ বিৰূপ প্ৰভাৱ কম কৰাৰ বাবে 3,634 কোটি টকাৰ বহুমুখী ৰণনীতি গ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় বান আয়োগে প্ৰকাশ কৰা মতে অসমৰ প্ৰায় 31,500 বৰ্গ কিলোমিটাৰ এলেকা বানপ্ৰৱণ। আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনৰ বানপ্ৰৱণ এলেকাৰ পৰিমাণ মুঠ ভূভাগৰ প্ৰায় 39.58% আৰু দেশৰ মুঠ বানপ্ৰৱণ এলেকাৰ 9.40%। আয়োগৰ প্ৰতিবেদনত লগতে 1950 চনৰ পৰা ৰাজ্যৰ প্ৰায় 4,27,000 হেক্টৰ ভূমি খহনীয়াত জাহ গৈছে। ৰাজ্য চৰকাৰে মথাউৰি আৰু বান প্ৰতিৰোধী দেৱাল নিৰ্মাণ কৰি নগৰাঞ্চলৰ সুৰক্ষাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে ননা লদ্দমাৰ উন্নয়ন, গেদ আঁতৰাই নৈৰ প্ৰৱাহ বোৱাই ৰখাত আৰু নৈৰ পাৰৰ সুৰক্ষা নিশ্চিত কৰা হৈছে। এই কামৰ বাবে চৰকাৰে বিশ্ব বেংক, এছীয় বিকাশ বেংক আৰু নাবাৰ্ডৰ পৰা পুঁজি লাভ কৰিছে। তিনিচুকীয়া কাকপথাৰত উলহমালহেৰে কালি মৰাণ জনগোষ্ঠীসকলে ৰাতি বিহু উদযাপন কৰে। মন্ত্ৰী পীয়ুষ হাজৰিকাই এই কাৰ্যসূচীৰ অংশ লৈ সকলোৰে জীৱন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে। বিধায়ক বলিন চেতিয়া, প্ৰাক্তন বিধায়ক দিলীপ মৰাণকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে এই অনুষ্ঠানত অংশ লয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজ অন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR_GUWAHATI ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা কলকাতাৰ ইডেন গাৰ্ডেনছত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। কলকাতা নাইট ৰাইডাৰ্ছে 202 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি এক অভাৰত এটা উইকেট নেহেৰুৱাকৈ 7 ৰাণ সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। ইয়াৰ পূৰ্বে পাঞ্জাব কিংছে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেটৰ বিনিময়ত 201 ৰাণ সংগ্ৰহ কৰে। প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত দিল্লীত হ'বলগীয়া আজিৰ দ্বিতীয়খন খেলত দেলহি কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। এতিয়া হওক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ প্ৰণীতা দেৱীৰ সৈতে।
পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে গ্ৰহণ কৰা কঠোৰ সিদ্ধান্তৰ প্ৰতিকূল প্ৰভাৱৰ বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতে পেহেলগামৰ নিশংসতাৰ প্ৰত্যুত্তৰত ভাৰতৰ জলযুদ্ধত দিশহাৰা পাকিস্তান শিৰোনামেৰে প্ৰথম পৃষ্ঠাত বাতৰি প্ৰকাশ কৰিছে। 14,069 মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ্যৰে অৰুণাচল প্ৰদেশত 14টা, নাগালেণ্ড আৰু মেঘালয়ত এটাকৈ মুঠ 16টা জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ প্ৰস্তুতিৰ বাতৰিক দৈনিক অসম কাকতে অসমৰ নামনিত বাজিব বিপদ ঘণ্টা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্য চৰকাৰৰ পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া, প্ৰকল্প সঞ্চালক, অভিযন্তাৰ পৰা পঞ্চায়ত সভাপতি সচিবলৈ দুৰ্নীতিত জড়িত থকাৰ কথা তদাৰকী আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয়ে ৰাজ্য চৰকাৰে প্ৰেৰণ কৰা এখন পত্ৰত প্ৰকাশ পোৱা বুলি এটা বাতৰি দৈনিক জনভূমি কাকতে 4খন জিলাত অনুসন্ধান, গোচৰৰ অনুমোদন বিচাৰি চৰকাৰলৈ ভিজিলেন্সৰ পত্ৰ, গ্ৰামোন্নয়নত 600 কোটিৰ কেলেংকাৰী শিৰোনামেৰে মুখ্য বাতৰি প্ৰকাশ কৰিছে। খ্ৰীষ্টান ধৰ্মৰ 266 সংখ্যক মুৰববী পোপ ফ্ৰান্সিছক অনাড়ম্বৰভাৱে সমাধিষ্ঠ কৰাৰ বাতৰিক আমাৰ অসম কাকতে ভেটিকানৰ বাহিৰত সমাধিষ্ঠ পোপ শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটোক দ্য চেণ্টিনেল কাকতো প্ৰথম পৃষ্ঠাত স্থান দিছে। পঞ্চায়ত নিৰ্বাচন উপলক্ষে অসম প্ৰদেশ বিজেপিয়ে প্ৰকাশ কৰি উলিওৱা সংকল্প পত্ৰ মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰাৰ বাতৰি অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো দৈনিক অগ্ৰদূত কাকতেও মুখ্য বাতৰিৰ স্থান দিছে। জম্মু কাশ্মীৰৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰা লোকসকলৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযানৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া পুনৰ ঘূৰি যাওঁ বাতৰিৰ মাজলৈ।
বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। কাশ্মীৰৰ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত ৰাষ্ট্ৰবিৰোধী মন্তব্য কৰাৰ বাবে ৰাজ্যৰ 15জন লোকক গ্ৰেপ্তাৰ। ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ 2খন নৱনিৰ্মিত উৰণ সেতু মুকলি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত পাঞ্জাব কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ খেলখন বৰষুণৰ বাবে পৰিত্যক্ত। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত।